এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে ষষ্ঠীত প্ৰতিষ্ঠা কৰা শক্তিৰূপিণী দেৱী দুৰ্গাক বিজয়া দশমীত যথাবিহিত ৰীতি নীতিৰে বিসৰ্জন, ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত ৰুজু হোৱা গোচৰত বি এন এছৰ হত্যাকাণ্ড সম্পৰ্কীয় 103 ধাৰা সংযোজন, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে ৰাজ্যৰ সত্ৰ নামঘৰসমূহত আধ্যামিক পৰিৱেশ, দেশজুৰি জাতিৰ পিতা মহাম্মা গান্ধী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধা নিবেদন আৰু আহমেদাবাদত অনুষ্ঠিত প্ৰথমখন ক্ৰিকেট টেষ্টত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ প্ৰথম দিনৰ খেলৰ অন্তত দুটা উইকেটৰ বিনিময়ত 121 ৰাণ সংগ্ৰহ। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে দিশা শৰ্মা। এতিয়া শুনক বিতং বাতৰি। ষষ্ঠীত প্ৰতিষ্ঠা কৰা শক্তিৰূপিণী দেৱী দুৰ্গাক আজি বিজয়া দশমীত যথাবিহিত ৰীতি নীতিৰে বিসৰ্জন দিয়া হৈছে। অৱশ্যে বিভিন্ন স্থানত কাইলৈহে দেৱীৰ মৃন্ময় প্ৰতিমা বিসৰ্জন দিয়া হ'ব। প্ৰতিকূল বতৰৰ মাজতে গুৱাহাটী মহানগৰীৰ 5টাকৈ ঘাটত বিসৰ্জন প্ৰক্ৰিয়া চলি আছে। আৰক্ষী প্ৰশাসনে জাৰি কৰা নীতি নিৰ্দেশনা অনুসৰি লাচিতঘাট, পাণ্ডুঘাট, সোণচালিকে ধৰি 5টা ঘাটত বিসৰ্জন প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। বিশেষকৈ বাটপথসমূহত যান জঁটৰ সমস্যা লাঘৱ কৰাৰ বাবে যান বাহন আৰক্ষীয়ে বিহিত ব্যৱস্থা লৈছে। গুৱাহাটীত এইবাৰ 5 শতাধিক পূজা সম্পন্ন হোৱা হেতুকে পৰ্যায়ক্ৰমে লাচিতঘাট আৰু পাণ্ডুঘাটত আজি আৰু কাইলৈ প্ৰতিমাসমূহ বিসৰ্জন দিব পৰা যাব বুলি প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে। শিৱসাগৰ জিলাৰ থানামুখ অঞ্চলৰ দিখৌ নৈৰ ঘাটত কটকটীয়া সুৰক্ষা ব্যৱস্থাৰ মাজেৰে দশভূজাৰ প্ৰতিমা বিসৰ্জন পৰ্ব অনুষ্ঠিত হয়। শিৱসাগৰ নগৰ আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ 19খন পূজা মণ্ডপৰ মৃন্ময় মূৰ্তিসমূহ নিৰাপদভাৱে বিসৰ্জন দিয়া হয়। এই সন্দৰ্ভত জিলাখনৰ অসামৰিক প্ৰতিৰক্ষা বিভাগৰ বিষয়া প্ৰাণজিৎ দত্তই এইদৰে কয়।
শিৱসাগৰত প্ৰত্যেক বছৰে যিদৰে আমাৰ শিৱসাগৰৰ থানাঘাটত আমাৰ প্ৰতিমা বিসৰ্জন দিয়া হয় বিজয়া দশমীত, গতিকে এইবাৰ আমি ব্যৱস্থা কৰিছোঁ সকলো ফালৰ পৰা। গতিকে কিন্তু আমাৰ অকণমান অসুবিধা এটা এইবাৰ হৈছে, দিখৌৰ পানীটো আমাৰ সাংঘাতিকভাৱে বাঢ়ি আছে। গতিকে যোৱাকালিৰ পৰা যিটো আমাৰ দিখৌৰ পানী যিটো বাঢ়ি থকা যিটো আমাৰ ট্ৰেইন চলি আছে, সেইটো কাৰণে আমাৰ যিখন আমাৰ প্লেটফৰ্ম আছিল প্লেটফৰ্ম ইতিমধ্যে আমাৰ পানী তলত সোমাই গৈছে, আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে। গতিকে তাৰ কাৰণে আমি কিন্তু প্ৰতিমা বিসৰ্জনটো আমি যিকোনো প্ৰকাৰে কৰিব লাগিব সকলোমে। গতিকে আশা কৰিছোঁ আমি সন্ধিয়া আগে আগে সকলোখিনি আমি সকলোমে সমাপ্ত কৰিব পাৰিম।
ডিব্ৰুগড় জিলা প্ৰশাসনে জিলাখনৰ ব্ৰহ্মপুত্ৰৰ কাছাৰীঘাটত দেৱী বিসৰ্জনৰ ব্যৱস্থা কৰিছে। যোৰহাট জিলাৰ পূজাদুপী বিসৰ্জন ঘাটত কটকটীয়া নিৰাপত্তাৰ মাজেৰে প্ৰতিমাসমূহ বিসৰ্জন দিয়া হয়। ৰাজ্যৰ অন্য জিলাসমূহৰ দৰে ধেমাজিতো শান্তিপূৰ্ণভাৱে বিসৰ্জন প্ৰক্ৰিয়া চলি আছে। তেলিজান নৈৰ ঘাট, জোনাইৰ 3 মাইল, ঐৰামঘাট, লিকাবালি, সোৱণশিৰি ঘাটত কেইবাখনো মণ্ডপৰ প্ৰতিমাসমূহ বিসৰ্জন দিয়া হয়। ডিমা হাছাও জিলাৰ হাফলঙতো যথাবিহিত ৰীতি নীতিৰে বিজয়া দশমী উদযাপন কৰা হয়। জিলাখনৰ প্ৰায় 20খন পূজা সমিতিয়ে শোভাযাত্ৰাৰ অন্তত দিউগ নৈত প্ৰতিমাসমূহ বিসৰ্জন দিয়ে। কাছাৰ জিলাতো আজি দেৱী দুৰ্গাৰ বিসৰ্জন পৰ্ব অব্যাহত আছে। শিলচৰৰ সদৰঘাট বিসৰ্জনস্থলীত বৰাক নৈত পৰম্পৰাগতভাৱে প্ৰতিমাসমূহ বিসৰ্জন দিয়া হৈছে। ইয়াৰ আগেয়ে মহিলাসকলে পৰস্পৰক মিঠাই খুৱাই সেন্দুৰ খেলি স্বামীৰ দীৰ্ঘায়ু কামনা কৰে। উল্লেখযোগ্য যে জিলাখনত এইবাৰ 1592খন দুৰ্গা পূজা অনুষ্ঠিত হৈছে। শ্ৰীভূমি জিলাৰ বদৰপুৰ বিসৰ্জন ঘাট, মালোৱা, শ্ৰীগড় ঘাটসহ কেইবাটাও ঘাটত বিসৰ্জন প্ৰক্ৰিয়া অব্যাহত আছে। গোৱালপাৰা জিলাৰ 37খন পূজা সমিতিয়ে চহৰখনৰ কাছাৰীঘাটত প্ৰতিমাসমূহ বিসৰ্জন দিয়ে। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ লগতে অসম মেঘালয় সীমান্তৱৰ্তী মেঘালয়ৰ 125 পূজা মণ্ডপত বিজয়া দশমী উদযাপন কৰা হয়। প্ৰতিখন পূজা মণ্ডপত বিবাহিতা মহিলাসকলৰ মাজত পৰম্পৰাগত সেন্দুৰ খেলৰ আয়োজন কৰা হয়। সেন্দুৰ খেলৰ অন্তত যথাবিহিত ৰীতি নীতিৰে প্ৰতিমাসমূহ বিসৰ্জন দিয়া হয়। উল্লেখযোগ্য যে জিলাখনৰ মুঠ 43খন পূজাৰ প্ৰতিমাসহ মেঘালয়ৰ হেলিডেগঞ্জ আৰু ফুলবাৰী এলেকাৰ 125 প্ৰতিমা 6টাকৈ ঘাটত বিসৰ্জন দিয়া হ'ব। দৰং জিলাত আজি দিনৰ 12 বজাত বিসৰ্জন পৰ্ব আৰম্ভ হয়। এই প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে আৰক্ষী, SDRF আৰু অন্যান্য বিভাগৰ কৰ্মীসকলক সষ্টম কৰি ৰখা হৈছে। ধুবুৰী জিলাৰ 3টা ঘাটত বৈদিক নীতি নিয়মৰ মাজেৰে দেৱী বিসৰ্জন প্ৰক্ৰিয়া চলি আছে। বৰপেটা জিলাতো শান্তিপূৰ্ণভাৱে বিজয়া দশমী উদযাপন কৰা হয়। জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰা নীতি নিৰ্দেশনাৰ মাজেৰে ঘাটসমূহত বিসৰ্জন প্ৰক্ৰিয়া চলি আছে। বৰপেটাৰ পূজা মণ্ডপৰ প্ৰতিমাসমূহ চাউলখোৱা নদীত বিসৰ্জন দিয়া হৈছে। বিজয়া দশমী উপলক্ষে ঐতিহাসিক ডক্ৰেশ্বৰ দেৱালয়ত বিভিন্ন প্ৰান্তৰ ভক্তৰ সমাগম ঘটে। বিজয়া দশমী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সমগ্ৰ দেশবাসীক শুভেচ্ছা জনাইছে। এই উৎসৱে ন্যায়, সমতা আৰু সমন্বয়ৰ সৈতে একগোট হৈ আগবাঢ়িবলৈ সকলোকে অনুপ্ৰাণিত কৰিব বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও বিজয়া দশমী উপলক্ষে দেশৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰি কয় যে বিজয়া দশমী অশুভ আৰু অসত্যৰ ওপৰত শুভ আৰু সত্যৰ বিজয়ৰ প্ৰতীক। ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ ভাৰতীয় ন্যায় সংহিতাৰ হত্যাকাণ্ড সম্পৰ্কীয় 103 ধাৰা সংযোজন কৰা হৈছে। বিশেষ তদন্তকাৰী গোটে পূৰ্বে CID ৰুজু হোৱা 18/2025 গোচৰটোত ভাৰতীয় ন্যায় সংহিতাৰ 162, 105 আৰু 106 ধাৰা সংযোজন কৰিছিল। দুগৰাকী প্ৰধান অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ পাছতে বিশেষ তদন্তকাৰী গোটে 103 ধাৰা সংযোজন কৰে। আইনজ্ঞৰ মতে এই ধাৰাত যিকোনো অভিযুক্ত দোষী সাব্যস্ত হলে যাৱজ্জীৱন কাৰাদণ্ড অথবা মৃত্যুদণ্ডৰে দণ্ডিত হ'ব পাৰে। ইপিনে SIT-য়ে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক জেৰা অব্যাহত ৰাখিছে। সিদ্ধাৰ্থ শৰ্মাৰ পৰা তদন্তকাৰী গোটে জুবিন গাৰ্গৰ মোবাইল আৰু এটা বেগ জব্দ কৰিছে। এই বেগটোৰ পৰা কেতবোৰ টেবলেট আৰু নথি পত্ৰ উদ্ধাৰ কৰা হৈছে। এই টেবলেটসমূহ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ'ব বুলি আৰক্ষীৰ এটা সূত্ৰই প্ৰকাশ কৰিছে। ইয়াৰ মাজতে তদন্তকাৰী গোটে আজি পুনৰ বাদ্যযন্ত্ৰী শেখৰ জ্যোতি গোস্বামী, জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গ আৰু কণ্ঠশিল্পী অমৃত প্ৰভা মহন্তক পুনৰ জেৰা কৰে। গুৱাহাটীৰ উলুবাৰীত থকা CID কাৰ্যালয়ত মুখ্য তদন্তকাৰী বিষয়া ৰুজি কলিতাই ঘটনা সন্দৰ্ভত তিনিওকে জেৰা কৰে। ছিংগাপুৰত সম্পন্ন হোৱা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰয়াত শিল্পীগৰাকীৰ পৰিয়ালক অৰ্পণ কৰা হ'ব বুলি আজি বিশেষ তদন্তকাৰী গোটৰ মুৰববী তথা বিশেষ সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই মন্তব্য কৰে। ছিংগাপুৰৰ নিজৰ নীতি অনুসৰি এই পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰা নহয় বুলিও তেওঁ জানিবলৈ দিয়ে। ছিংগাপুৰ কৰ্তৃপক্ষ সমগ্ৰ বিষয়টোক লৈ শিল্পীগৰাকীৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিছে বুলিও তেওঁ কয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সম্পন্ন হোৱা জুবিন গাৰ্গৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন এতিয়ালৈ আহি পোৱা নাই বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত অৱগত কৰে।
অসমৰ যিটো আমি ইয়াত পষ্টমৰ্টম কৰিছিলোঁ সেইটো ৰিপৰ্ট এতিয়াও অহা নাই, কাৰণ তাৰ যিটো ভিচেৰা আছে, ভিচেৰা আমি চেণ্ট্ৰেল ফৰেনচিক ছায়েন্স লেবৰেটৰী দিল্লীত পঠিয়াইছোঁ। সেই ৰিপৰ্টটো এতিয়াও আহি পোৱা নাই আৰু কিমান লাগিব আমি যোগাযোগ কৰি আছোঁ। সেই ৰিপৰ্টটো আহিলে আমাৰ পষ্টমৰ্টম ৰিপৰ্টটো আমাৰ GMCHত যিটো এটা পেনেল অফ ডক্টৰে কৰিছিল সেইটো পাম বুলি মই আশা ৰাখিছোঁ।
জনতাৰ শিল্পীগৰাকীৰ আকস্মিক মৃত্যুৰ তদন্তৰ বাবে অসম আৰক্ষীৰ দল শীঘ্ৰেই ছিংগাপুৰলৈ যাব বুলিও তেওঁ মন্তব্য কৰে। ছিংগাপুৰ প্ৰশাসনৰ পৰা অনুমতি লাভ কৰাৰ পাছতে আৰক্ষীৰ দলটো অসমৰ পৰা ছিংগাপুৰলৈ ৰাওনা হ'ব বুলি তেওঁ কয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়ামৈভৰ 411.5, 289.9 মিটাৰ, FM-ৰ 101.6 MHz-ত শুনিছে। এই বাতৰি আমাৰ ফেচবুক পেজ AIR News গুৱাহাটী আৰু ইউটিউব চেনেল AIR News গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিছে। পৰৱৰ্তী বাতৰি শুনক দিশা শৰ্মাৰ পৰা।
জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ 577 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে আজি পুৱাৰে পৰা ৰাজ্যৰ সত্ৰ নামঘৰসমূহ হৰিনামৰ পবিত্ৰ ধ্বনিৰে মুখৰ হৈ উঠিছে। কোচবিহাৰৰ মধুপুৰ সত্ৰত শ্ৰীমন্ত শংকৰদেৱৰ জয়ন্তী প্ৰভাতী কীৰ্তনেৰে শুভাৰম্ভ কৰা হয়। ধেমাজি জিলাত বিভিন্ন কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হয়। মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কেঁচুখনা নামঘৰত আয়োজিত গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ আৰু শ্ৰীমন্ত শংকৰ সংঘৰ কেঁচুখনা আঞ্চলিক শাখাৰ বাৰ্ষিক অধিৱেশনত অংশ লয়। ভাষণ প্ৰসংগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজি জাতিৰ আত্মিক শক্তিৰ আধাৰ আৰু অনুপ্ৰেৰণা বুলি তেওঁ উল্লেখ কৰে। গুৰুজনাই দেখুৱাই যোৱা আধ্যাত্মিক, সাংস্কৃতিক আৰু ভক্তিমাৰ্গে জাতিটোক অনন্তকাললৈ ঐক্য, শান্তি আৰু মানৱতাৰ পথেৰে আগুৱাই নিব বুলি তেওঁ আশা প্ৰকাশ কৰে। জিলাখনৰ এৰাধল বৰনামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত নাম প্ৰসংগৰে শোভাযাত্ৰা কৰি ভাগৱত ভ্ৰমণ কৰোৱা হয়। সত্ৰপীঠ মাজুলীত গুৰুজনাৰ জন্মোৎসৱ উপলক্ষে নাম প্ৰসংগকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। সত্ৰ নামঘৰসমূহৰ সমান্তৰালকৈ আঞ্চলিক ধৰ্মালোচনী সভাসমূহৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৰুজনাৰ জয়ন্তী পালন কৰা হয়। নৱৰতনপুৰ নামঘৰত আজিৰে পৰা 3-দিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ আয়োজন কৰা হৈছে। গছপুলি ৰোপণ, নাম প্ৰসংগ, ধৰ্মধ্বজা উত্তোলন, অখণ্ড ভাগৱত পাঠেৰে প্ৰথম দিনাৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। অনুষ্ঠানত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা সত্ৰতো আজি 577 সংখ্যক জয়ন্তী উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। এই সন্দৰ্ভত আমাৰ সংবাদদাতা বিকাশ শইকীয়াই এইদৰে কয়।
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 577তম জন্ম জয়ন্তী। সত্ৰপীঠ মাজুলীৰ সত্ৰ আৰু নামঘৰসমূহৰ সমান্তৰালকৈ আঞ্চলিক ধৰ্মালোচনী সভাসমূহৰ উদ্যোগত অনুষ্ঠিত হৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ। দুৰ্গোৎসৱবিহীন মাজুলীত কালিৰে পৰা বহু ঠাইত বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে গুৰুজনাৰ জন্মোৎসৱ। উজনি মাজুলীৰ নৱৰতনপুৰ নামঘৰত 22খন গাঁৱৰ একত্ৰিত ধৰ্মীয় অনুষ্ঠান শ্ৰীৰাম ভকতিদুৱাৰ আঞ্চলিক ধৰ্মালোচনী সভাৰ উদ্যোগত আজিৰে পৰা 3-দিনীয়া বর্ণাঢ্য কার্যসূচীরে অনুষ্ঠিত হয়েছে গুরুজনার জন্মোৎসব। আজি প্রথম দিনা পুয়া পরিবেশ নিকাকরণ, গছপুলি রোপণ, নাম প্রসঙ্গ, ধর্মধ্বজা উত্তোলন, পানর শিল্পী জুবিন গার্গলৈ শ্রদ্ধাঞ্জলি, ভাগত শোভাযাত্রার অন্তত অখণ্ড ভাগত পাঠ কার্যসূচী অনুষ্ঠিত হয়। এই অখণ্ড ভাগত পাঠ কার্যসূচী পরহিলৈ বিয়লি সামরণি পড়ার অন্তত রাতিলৈ গাঁওখনির শিশু শিল্পীসকলৰ দ্বারা কূর্ম অবতার ভাওনাখনি প্রদর্শন করব।
সত্রনগরী বরপেটার লগতে জিলাখনৰ বিভিন্ন প্রান্তর সত্র নামঘর আদিত মহাপুরুষজনার জয়ন্তী উপলক্ষে পবিত্র পরিবেশে বিরাজ করে। কামরূপ জেলার শুয়ালকুচিত বর্ণাঢ্য কার্যসূচীরে গুরুজনার 577 সংখ্যক জয়ন্তী উৎসব পালন করা হয়। উষা কীর্তনের পাছত আইসকলের নাম প্রসঙ্গ, মহাপুরুষীয় ধর্মালোচনা সভা আর ধর্মধ্বজা উত্তোলন করে জয়ন্তীর শুভারম্ভ করা হয়। ইয়ার পাছত হরিনাম কীর্তন, পাঠ পড়া, চরিত তোলা আদি কার্যসূচী অনুষ্ঠিত হয়। নিশার ভাগত শ্রীমন্ত কৃষ্টি বিকাশ কেন্দ্রের শিল্পীসকলে মহাপুরুষজনার রুক্মিণী হরণ অঙ্কিয়া নাট পরিবেশন করব। কাইলৈ আইসকলের হরিনাম সমদলের পাছত বার্ষিক অধিবেশন অনুষ্ঠিত হব। এই অধিবেশনত মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিসাবে উপস্থিত থাকিব বলে আয়োজকর সূত্রই প্রকাশ করেছে। গোয়ালপাড়া জেলার শ্রী শ্রী শ্যামরায় সত্র আর বগুয়াবানর হাতী সত্রত পাঁচদিনিয়া কার্যসূচীরে মহাপুরুষজনার জয়ন্তী অনুষ্ঠিত হয়। জাতির পিতা মহাত্মা গান্ধীর জয়ন্তী উপলক্ষে আজি সমগ্র দেশবাসী শ্রদ্ধাঞ্জলি জ্ঞাপন করে। রাজ্যের ভিন ভিন প্রান্তত আজি বিভিন্ন কার্যসূচী অনুষ্ঠিত হয়। রাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই আজি গান্ধী জয়ন্তী উপলক্ষে গুয়াহাটির পল্টন বজারত আয়োজিত স্বচ্ছতা অভিযানত অংশগ্রহণ করে গান্ধীজির প্রতি পুষ্পাঘ্য তর্পণ করে আদর্শই সকলকে অনুপ্রাণিত করব বলে মত প্রকাশ করে। ইয়ার পাছতে রাজ্যপালগিয়ে সাফাই কর্মীসল সাক্ষাৎ করে অবস্থার বুঝ লয়। শ্রী আচার্যই এই সাফাই কর্মীসকলে শুদ্ধ খোয়াপানী, স্বাস্থ্যসেবার সুবিধা, শিক্ষাকে ধরে অন্যান্য সা সুবিধাসমূহ লাভ করেছে নে নাই সেই বিষয়ে বুজ লয়। এই উপলক্ষে আয়োজিত কার্যসূচীত রাজ্যপালগিয়ে স্বচ্ছতা কেবল রাষ্ট্রীয় অভিযান নহয় বরং মহাত্মা গান্ধীর সপোন বলেও অভিহিত করে। প্রতিগী ব্যক্তিয়ে স্বেচ্ছায় নিজের চৌপাশ পরিচ্ছন্ন করে রখার অগ্রসর হলে বিভিন্ন স্বাস্থ্যজনিত সমস্যার আঁতরি থাকার এখন সুস্থ রাষ্ট্র নির্মাণ করবা যাব বলে মন্তব্য করে। প্রধানমন্ত্রী নরেন্দ্র মোদিয়ে গান্ধীজির আদর্শক সারুগত করে স্বচ্ছতাক অভিযানের রূপ দিছে বলেও উল্লেখ করে। রাজ্যপালগিয়ে এই অনুষ্ঠানত গছপুলি রোপণ করে। উত্তর পূব সীমান্ত রেলওয়ে আজি গান্ধীজির 156 সংখ্যক জয়ন্তী উপলক্ষে বিভিন্ন কার্যসূচী অনুষ্ঠিত করে। উত্তর পূব সীমান্ত রেলওয়ের মহাপ্রবন্ধক চেতন শ্রীবাস্তবে মহাত্মা গান্ধীর প্রতিমূর্তিত মাল্যার্পণ করে অনুষ্ঠানের শুভারম্ভ করে। আজি রেলওয়ের মাহজোড়া স্বচ্ছতা কার্যসূচীর পঞ্চম সংস্করণও শুভারম্ভ করে। এই কার্যসূচীর অধীনত রেলওয়ে পরিসরের বিভিন্ন কার্যালয় আবাসিক এলাকাকে ধরে বিভিন্ন অঞ্চল পরিষ্কার পরিচ্ছন্ন করে তোলা হব। তদুপরি ই আবর্জনা নিষ্কাশনের বাবেও ব্যবস্থা লওয়া হব। মাজুলী জেলা আয়ুক্ত কার্যালয়ের চৌহদত থাকা মহাত্মা গান্ধীর প্রতিমূর্তিত পুষ্পাঞ্জলি অর্পণ করে জাতির পিতালৈ শ্রদ্ধা নিবেদন করা হয়। প্রাক্তন প্রধানমন্ত্রী লাল বাহাদুর শাস্ত্রীর জয়ন্তী উপলক্ষে আজি শ্রদ্ধা নিবেদন করা হয়। 1964-1966 চনলৈ দেশের প্রধানমন্ত্রী হিসাবে কার্যনির্বাহ করা লাল বাহাদুর শাস্ত্রীয় দুগ্ধ বিপ্লবর সূচনা করেছিল। কৃষি আর কৃষকসকলের উন্নয়নের হকে প্রচেষ্টা লওয়া প্রাক্তন প্রধানমন্ত্রীগিয়ে দেশত সেউজ বিপ্লবর সূচনা করাতে অগ্রণী ভূমিকা লৈছিল। প্রধানমন্ত্রী নরেন্দ্র মোদিয়ে আজি প্রয়াত প্রধানমন্ত্রীগীর স্মৃতিত শ্রদ্ধা জানায় কয় যে জয় জওয়ান জয় কিষাণ ধ্বনিরে জনগণের মনত দেশাত্মবোধৰ চেতনা জগাই তুলিছিল। তেওঁৰ অনবদ্য ব্যক্তিত্ব, আদর্শ আর দৃঢ়তাই প্রত্যাহ্বানপূর্ণ সময়ত দেশক নেতৃত্ব দিছিল বুলি শ্রীমোদীয়ে প্রকাশ করে। এখন শক্তিশালী আর আত্মনির্ভর ভারত গড়ার দিকত প্রাক্তন প্রধানমন্ত্রীগিয়ে দেশবাসীক অনুপ্রাণিত করে থাকিব বলে মন্তব্য করে। পরবর্তী বাতৰি শুনক অরুণিমা গোস্বামীর পৰা।
আহমেদাবাদত অনুষ্ঠিত প্রথমখন টেস্ট ম্যাচত ওয়েস্ট ইন্ডিজের বিরুদ্ধে ভারতে প্রথম দিনের খেলার অন্ত দুটা উইকেটের বিনিময়ত 121 রান সংগ্রহ করেছে। কে এল রাহুল 53 আর শুভমান গিল 18 রান করে অপরাজিত হয়ে আছে। ইয়ার আগে টসত জিকি ওয়েস্ট ইন্ডিজে প্রথমে বেটিং করে নিজের প্রথম ইনিংসত 162 রান সংগ্রহ করে। ভারতের হয়ে মহম্মদ সিরাজে 4টা আর জসপ্রীত বুমরাই 3টা উইকেট দখল করে। উল্লেখযোগ্য যে ভারতের নতুন অধিনায়ক শুভমান গিলের নেতৃত্বত দেশখনের ঘরুয়া সিজনের আরম্ভণির দুখনিয়া টেস্ট শৃঙ্খলার এইখন হল প্রথমখন খেল। এই শৃঙ্খলার দ্বিতীয়খন খেল অহা 10 অক্টোবর দিল্লীত আর আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ষষ্ঠীত প্ৰতিষ্ঠা কৰা শক্তিৰূপিণী দেৱী দুৰ্গাক বিজয় দশমীত যথাবিহিত ৰীতি নীতিৰে বিসৰ্জন। ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত ৰুজু হোৱা গোচৰত বি এন এছৰ হত্যাকাণ্ড সম্পৰ্কীয় 103 ধাৰা সংযোজন। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱ উপলক্ষে ৰাজ্যৰ সত্ৰ নামঘৰসমূহত আধ্যাম্মিক পৰিৱেশ। দেশজুৰি জাতিৰ পিতা মহাত্মা গান্ধী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধা নিবেদন। আৰু আহমেদাবাদত অনুষ্ঠিত প্ৰথমখন ক্ৰিকেট টেষ্টত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ প্ৰথম দিনৰ খেলৰ অন্তত দুটা উইকেটৰ বিনিময়ত 121 ৰাণ সংগ্ৰহ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।